প্ৰকাশিত বাক্য সাত অধ্যায় ঈশ্বৰৰ দাহবোৰক চাপ মৰাৰ আৰু স্বৰ্গীয় সুখৰ বৰ্ণনা। তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এইকাৰণে পৃথিৱীৰ চাৰিবায়ু ধৰি পৃথিৱীৰ চাৰিচুকত থিয় হৈ থকা চাৰিজন স্বৰ্গদূত দেখিলোঁ। পাছত আৰু এজন দূতক জীৱনময় ঈশ্বৰৰ চাপ লৈ পূব দিশৰ পৰা উঠি অহা দেখিলোঁ। তেওঁ বৰ মাতেৰে ৰিঙিয়াই পৃথিৱীৰ সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰিজন দূতক ক'লে, আমি নিজ ঈশ্বৰৰ দাসসকলৰ কপালত চাপ নামাৰোঁ মানে তোমালোকে পৃথিৱী বা সাগৰ বা গছ গছনিবোৰক অনিষ্ট নকৰিবা। পাছত সেই চাপ মৰাসকলৰ সংখ্যা শুনিলোঁ। ইজৰাইলৰ সকলো ফৈদৰ মুঠে 144,000 চাপ মৰা হ'ল। যিহুদা ফৈদৰ চাপ মৰা 12,000, ৰুবেনৰ ফৈদৰ মৰা 12,000, গাদৰ ফৈদৰ 12,000, আছেৰ ফৈদৰ 12,000, নপতালি ফৈদৰ 12,000, মনচি ফৈদৰ 12,000, চিমুন ফৈদৰ 12,000, লেবি ফৈদৰ 12,000, ইছাখৰ ফৈদৰ 12,000, জবলুন ফৈদৰ 12,000, যোচেফ ফৈদৰ 12,000, বিন্নামিন ফৈদৰ চাপ মৰা 12,000। এইবোৰৰ পাছত মই চাই দেখিলোঁ যে কোনেও গণিব নোৱাৰা এক বৰ লোকসকল, য'ত সকলো জাতি ফৈদ লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰপাত লৈ সেই সিংহাসন আৰু মেৰ পোৱালীজনৰ আগত থিয় হৈ আছিল। আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক'লে, পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ পোৱালীৰ। আৰু সকলো স্বৰ্গদূতে সেই সিংহাসনৰ পৰিচাৰকসকলৰ আৰু চাৰিজীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল। আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমৰ্পণ কৰি মাটিত মূৰ দুৱাই ঈশ্বৰক আৰাধনা কৰিলে আৰু ক'লে, আমেন, প্ৰশংসা মহিমা জ্ঞান ধন্যবাদ সমাদৰ পৰাক্ৰম আৰু শক্তি চিৰকল আমাৰ ঈশ্বৰৰ প্ৰতি হওক, আমেন। তেতিয়া সেই পৰিচাৰকসকলৰ এজনে মোক সুধিলে, বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক'ৰ পৰা আহিল? তেতিয়া মই তেওঁক ক'লোঁ, হে মোৰ প্ৰভু, আপুনি জানে। তেতিয়া তেওঁ মোক ক'লে, এওঁলোক সেই মহাক্লেশৰ পৰা অহা লোক। এওঁলোকে মেৰ পোৱালীৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে। এইকাৰণে এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে আৰু দিনে ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু ধৰিব। এওঁলোকৰ আৰু কেতিয়াও ভোক পিয়াহ নালাগিব। এওঁলোকৰ গাত ৰ'দ বা কোনো পোৰা তাপ নপৰিব, কিয়নো সিংহাসনৰ মাজত থকা মেৰ পোৱালীজনে এওঁলোকক চৰাব আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।